এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। অসমত 2023-24 বৰ্ষত 7,274 গৰাকী HIV পজিটিভ লোক চিনাক্ত হৈছে। আনহাতে চিনাক্ত হোৱা লোকসকলৰ ভিতৰত বেজীৰে মাদক দ্ৰব্য গ্ৰহণ কৰা লোক প্ৰায় 65% বুলি প্ৰকাশ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে অসম চৰকাৰে ৰাজ্যখনক মাদক দ্ৰব্য মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে মাদক দ্ৰব্য গ্ৰহণৰ ফলতেই মুঠ HIV পজিটিভ চিনাক্ত লোকৰ 65% আক্ৰান্ত হোৱাটো উদ্বেগজনক বিষয়। ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ সহযোগত ৰাজ্যখনৰ পৰা মাদক দ্ৰব্য সৰবৰাহ আৰু যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হ্ৰাস কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰত সৰ্বভাৰতীয় পৰ্যায়ত HIVত আক্ৰান্ত হৈ 35,864 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অসমত 337 জন লোকৰ এই ৰোগৰ ফলত মৃত্যু হৈছিল। আনহাতে যোৱা বছৰলৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনত 32,000ৰো অধিক লোকৰ দেহত HIV পজিটিভ থকাটো চিনাক্ত হৈছে। সৰ্বভাৰতীয় পৰ্যায়ত এই সংখ্যা 25,44,364 বুলি পৰিসংখ্যাত প্ৰকাশ পাইছে। ৰাজ্যখনৰ বান পৰিস্থিতি প্ৰায় সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 383খন গাঁৱৰ 41,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। 129টা আশ্ৰয় শিবিৰত 14,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক 103টা আশ্ৰয় শিবিৰত 13,000ৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাত বিভিন্ন অঞ্চল প্লাবিত হৈ আছে। এই বানত প্ৰায় 85,000 পশুধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাত বিগত কেইবাদিনো ধৰি ধাৰাষাৰ বৰষুণৰ ফলত নৈ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ডিব্ৰু নৈৰ ব্ৰাহ্মণী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল প্লাবিত কৰিছে। ইফালে ব্ৰহ্মপুত্ৰ আৰু নদীহিং নৈৰ পানী বাঢ়ি অহাৰ ফলত বহু অঞ্চলত খহনীয়া সমস্যা দেখা দিছে। জিলাখনৰ গুইজান সমীপৰ নতুন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধাৰাষাৰ বৰষুণ আৰু বাঢ়নী পানীৰ মাজতে ওদালগুৰি জিলাত বনৰীয়া হাতীৰ উপদ্ৰৱে জনসাধাৰণক আহুকালত পেলাইছে। অসম চৰকাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি চৰাইদেউ জিলা ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনত উপস্থিত হৈ আয়ুক্তৰ কাৰ্যালয়ত খাদ্য ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলাখনৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে বিভিন্ন বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকে। তিনিচুকীয়া জিলাৰ অধীনৰ উপজিলাসমূহৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ উদ্দেশ্যে আজি জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক ভাস্কৰ শৰ্মা, ৰূপেশ গোৱালা আৰু জিলাখনৰ আয়ুক্ত স্বপ্নীল পাল উপস্থিত থাকে। উপজিলাৰ কাৰ্যকৰীকৰণে জিলাখনৰ প্ৰশাসনিক আৰু আনুষংগিক কামসমূহ সুচল কৰি তুলিব বুলি আশা কৰা হৈছে। মন্ত্ৰী শ্ৰীকিষাণে আজি জিলাসমূহৰ উন্নয়নৰ সৈতে জড়িত বিষয় সন্দৰ্ভত কেতবোৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে জিলা প্ৰশাসনক দায়িত্ব সহকাৰে যাৱতীয় কামসমূহ কৰি যাবলৈ আহান জনায়। যোৰহাট জিলা প্ৰশাসনে আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলা দিৱস উদযাপন কৰিছে। দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে জিলা আয়ুক্ত কাৰ্যালয়ৰ 41গৰাকী বিশিষ্ট ব্যক্তিয়ে 41খন পতাকা উত্তোলন কৰে। অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে জিলাবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাইজৰ সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনায়। জিলা দিৱসৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানত জিলাখনক যক্ষ্মা ৰোগ মুক্ত কৰাৰ লক্ষ্যৰে মৰমৰ যোৰহাটৰ অধীনত বিশেষ স্বাক্ষৰ অভিযানৰ লগতে হাতত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা আৰু গ্ৰন্থদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চাহপাতৰ গুণগত মান পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰৰ উদ্যোগত আজি প্ৰথমখন ভ্ৰাম্যমান পৰীক্ষণ বাহন মুকলি কৰা হয়। উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত এই পৰীক্ষণ বাহন আনুষ্ঠানিকভাৱে মুকলি কৰে। কৃষি বিভাগৰ তৰফৰ পৰা জনোৱা মতে এই বাহনখনে কৃষকক কেইবাটাও দিশত লাভান্বিত কৰিব। এই পৰীক্ষণৰ সুবিধাই ভাৰতৰ খাদ্য সুৰক্ষা আৰু মানক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া বিধি 100% মানি চলাটো নিশ্চিত কৰিব। দ্বিতীয়তে সেউজীয়া চাহপাত আৰু প্ৰস্তুত কৰা চাহৰ উচিত মূল্য লাভত সহায়ক হ'ব। পৰীক্ষণ বাহনখনে অসমৰ চাহৰ ৰপ্তানি বৃদ্ধিতো সহায় কৰিব বুলি আশা কৰা হৈছে। জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলা স্বাস্থ্য বিভাগে মাজুলীৰ বিভিন্ন প্ৰান্তত বিষাক্ত কাঠফুলা, সৰ্পদৰ্শন, ৰেবিজ আৰু লেপ্টস্পাইৰচিছ সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে আজি কমলাবাৰী, ধুনাগুৰিঘাট, বৰদোৱা, মিছামৰা, আউনীআটীত মাইকযোগে বিষাক্ত কাঠফুলা, সৰ্পদৰ্শন, ৰেবিজ আৰু লেপ্টস্পাইৰচিছ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।